চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
সংগীতেরে শুভ সংবাদ মিলাও আমি ঘরে ঘরে, মুক্তিদাতায় জন্ম ললে পাপী কুধারি বলে। সংগীতেরে শুভ সংবাদ মিলাও আমি ঘরে ঘরে, মুক্তিদাতায় জন্ম ললে পাপী কুধারি বলে। সংগীতেরে সংবাদ বিলাও আমি ঘরে ঘরে,
আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আমি আকৌ আপোনালোকৰ ওচৰলৈ আহিছো বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেৰে। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপোনালোক ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, এই ভক্তিবচন অনুষ্ঠান শুনি আপোনালোকে কিবা প্ৰকাৰে উপকৃত হৈছেনে? অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। কিবা সুধিবলগীয়া বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন আমাৰ আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তোমাক ধন্যবাদ জনাইছো কিয়নো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিছা। তোমাৰ বাক্যৰ নিগূঢ় তত্ত্ব তুমি আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলৰ আগত তুমি নিজকে প্ৰকাশ কৰা। তেওঁলোকৰ জীৱনত তোমাৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ হকে ক্ৰুচত নিজৰ প্ৰাণ দি আমাৰ পাপৰ প্ৰায়চিত্ত কৰি তৃতীয় দিনা পুনৰ কবৰৰ পৰা জি উঠা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহলে আপুনি নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় বংশাৱলী নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আমি যোৱা অনুষ্ঠানত এই দ্বিতীয় বংশাৱলী পুস্তকৰ 32 নম্বৰ অধ্যায়লৈকে আমাৰ আলোচনা আগবঢ়াইছিলো। গতিকে আজি আমি 33 নম্বৰ অধ্যায়ৰ পৰা আলোচনা আৰম্ভ কৰিম। প্ৰথমতে আমি এই 33 নম্বৰ অধ্যায়ৰ প্ৰথম পদ দুটা পাঠ কৰি দিব খুজিছো। দ্বিতীয় বংশাৱলী 33 নম্বৰ অধ্যায় 1-2 নম্বৰ পদ। মনছিয়ে 12 বছৰ বয়সত ৰজা হৈ জেৰুচালেমত 55 বছৰ ৰাজত্ব কৰিলে। আৰু যিহুৱাই ইছৰাইলৰ সন্তানবিলাকৰ আগৰ পৰা যি জাতিবিলাকক দূৰ কৰিছিল, সিহঁতৰ সকলো ঘিণ লগা কাৰ্যৰ দৰে তেওঁ যিহুৱাৰ সাক্ষাতে কু আচৰণ কৰিলে। ইয়াতো চাওক প্ৰিয় শ্ৰোতা, মঞ্চি যদি 12 বছৰ বয়সতেই ৰজা হৈছিল, তেন্তে তেওঁ হিস্কিয়াৰ ঔৰসত সেই 15টা বৰ্ধিত বছৰৰ ভিতৰতেই জন্মগ্ৰহণ কৰিছিল। এই মঞ্চি আছিল অতিপাত দুষ্ট ৰজা, ইমানেই দুষ্ট যে স্বয়ং ঈশ্বৰে নিজে হস্তক্ষেপ কৰিবলগীয়া হৈছিল। হিস্কিয়াই ঈশ্বৰৰ পৰা 15 বছৰ আয়ুস বঢ়াই পাইছিল। হিস্কিয়াই বৰ্ধিত 15টা বছৰ তেওঁৰ জীৱনত নোপোৱা হলে মনছিৰ নিচিনা দুষ্ট ৰজাজনৰো অস্তিত্ব নাথাকিলেহেঁতেন। এয়া কি অদ্ভুত আৰু বিপৰীত কথা নহয়নে প্ৰিয় শ্ৰোতা? দেউতাক হিস্কিয়া এহাতে আছিল এগৰাকী অতি উত্তম ৰজা, আনহাতে পুতেক মনছি আছিল অতি দুষ্ট আৰু জঘন্য। দেউতাক হিস্কিয়াৰ দিনত যেতিয়া মানুহৰ মাজত আত্মিক জাগৰণ হৈছিল, তেতিয়া পুতেক মনছিৰ দিনত দুষ্টতাৰ সীমা চেৰাই যোৱাত স্বয়ং ঈশ্বৰে নিজেই হস্তক্ষেপ কৰিবলগীয়া হৈছিল। এনে কিয় হয় প্ৰিয় শ্ৰোতা? কিয় হয় আপুনি বুজাই ক'ব পাৰিবনে প্ৰিয় শ্ৰোতা? আমি হলে বুজাই ক'ব নোৱাৰিম কিয় এনে হয়। মাক দেউতাকসকল যেতিয়া অতিপাত সাংসাৰিক হয়, ৰাতিপুৱাৰে পৰা কেৱল সাংসাৰিক মায়া মোহ, খাৱন সোৱন, কাজিয়া পেচাল, ভ্ৰষ্টাচাৰ আদিতেই ব্যস্ত থাকে, নিজৰ আৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কোনো ধৰণৰ আধ্যাত্মিক আৰু নৈতিক যত্ন লোৱা নহয়, তেতিয়া অৱশ্যে পৰিয়ালৰ আৰু সমাজৰ ল'ৰা ছোৱালীসকলৰ আধ্যাত্মিক আৰু নৈতিক পতন ঘটিবই। ল'ৰা ছোৱালীবিলাক বিপ্লৱী নহৈ বিদ্ৰোহী হৈ উঠিবই। সেইটো বুজাত নাইবা বুজাই দিয়াটো সহজ, কিন্তু পৰিয়াল এটাত মাক দেউতাকসকল যেতিয়া অতি ঈশ্বৰ ভয় ভক্তিকাৰী লোক হয়, তেওঁলোকৰ ল'ৰা ছোৱালীৰ সৰ্বাংগীন মংগলৰ কাৰণে শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক যত্ন লয়, তেতিয়াও যে কোনো ল'ৰা ছোৱালী উগ্ৰ, উচ্ছৃংখল আৰু বিদ্ৰোহী হৈ উঠে, ঈশ্বৰ নিন্দা কৰে, মাক দেউতাকৰ অবাধ্য হয়, পিতৃ মাতৃ, পৰিয়াল আৰু সমাজ সকলোৰে অশান্তিৰ কাৰণ হৈ পৰে, এনেকৈ বহু সময়ত নিজৰ কাৰণে যেনেকৈ পৰিয়ালৰ কাৰণেও তেনেকৈ বিপদ মাতি আনে, কিয় এনে হয় বুজি পোৱা বা বুজাই দিয়া বৰ কঠিন, কিন্তু এনে হয়। বহুতে কয় কিয় তেনেকুৱা যদি হবই নোৱাৰে, ছয়তানৰ অস্তিত্বনো কি হলৈ? ছয়তানে কিবা ঘোঁৰাৰ ঘাঁহ কাটি থাকিবনে? হয়, ছয়তানে ঘোঁৰাৰ ঘাঁহ কাটি নাথাকে। ঘোঁৰাৰ ঘাঁহ কাটি থকাটো ছয়তানৰ আচৰণেই নহয়। ছয়তানে চৌব্বিছ ঘণ্টাৰ এঘণ্টাও নিজিৰাই নুশুৱে। সি পৰাক্ৰমী। কিন্তু কথা হ'ল, পৰাক্ৰমী ছয়তানৰ পৰাক্ৰমৰ প্ৰভাৱ আৰু কবলৰ পৰা ৰক্ষা পৰিবলৈকেতো ঈশ্বৰ ভয় ভক্তি ৰখা পিতৃ মাতৃসকলে সৰ্বপৰাক্ৰমী ঈশ্বৰৰ সহায় বিচাৰি বিচাৰি নিজৰ ল'ৰা ছোৱালীৰ মংগল কামনা কৰে। সৰ্বপৰাক্ৰমীজনৰ সন্মুখত পৰাক্ৰমীজন বিজয়ী হ'ব লাগেনে? বুজা বাস্তৱিকতেই বৰ টান। কিন্তু কিয় এনে হয় তাৰ দুটা কাৰণ এইবোৰ হ'ব পাৰে। হয়তো প্ৰথমটো কাৰণ হয়তো হ'ব পাৰে, ঈশ্বৰ ভয়ভক্তি জনা পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীৰ খ্ৰীষ্টীয় যতন ল'লে কি হ'ব, যেতিয়া গোটেই সামাজিক পৰিৱেশটোৱেই সাংসাৰিকতা, ভ্ৰষ্টাচাৰ আৰু অনৈতিকতাৰ বিষ বাস্পৰে কলুষিত। সংসাৰে চৌব্বিছ ঘণ্টাৰ প্ৰায় চৌব্বিছ ঘণ্টাই পোনপটীয়াকৈ হাতে কামে সাংসাৰিকতা শিকোৱাৰ উপৰিও আধুনিক মাধ্যমসমূহৰ জৰিয়তেও যিবোৰ মন্দ শিকাই থকা হৈছে তাৰ তুলনাত পিতৃ মাতৃয়ে ঘৰত নিজৰ ল'ৰা ছোৱালীক যি নৈতিকতা বা ঈশ্বৰ ভয় ভক্তি শিকায় সি এপাচি শাকত দুটা জালুকৰ নিচিনা হয়। আনহাতে আন এটা কথাও কিন্তু সঁচা, যে বহু উতনুৱা আৰু উৎপতীয়া যুৱক যুৱতী তেওঁলোকৰ বিশ্বাসৰ জীৱনৰ পৰা পিছ হুহকা দিয়াৰ পাছত এটা সময়ত আকৌ ঈশ্বৰলৈ ঘূৰে, যদি পূৰ্বতে তেওঁলোকৰ পৰিয়ালটো ঈশ্বৰ ভয়ভক্তি জনা পৰিয়াল আছিল। কিন্তু এটা সময়ত ঈশ্বৰলৈ এইদৰে ঘূৰি অহা যুৱক যুৱতীৰ সংখ্যা বেছি নহয়। মনচিও এটা সময়ত ঈশ্বৰলৈ ঘূৰিছিল, কিন্তু ঈশ্বৰলৈ ঘূৰাৰ পূৰ্বে তেওঁ কল্পনাতীতভাৱে ঈশ্বৰ বিৰুদ্ধ কাম কৰিছিল, আৰু সেইবোৰৰ ভিতৰত দুই এটা আছিল অতি জঘন্য আৰু লোমহৰ্ষক বিধৰ। প্ৰিয় শ্ৰোতা, কিছুমান বাইবেল পণ্ডিতে ভাবে যে ঈশ্বৰ যীহোৱাৰ যি গৌৰৱৰ প্ৰতাপ বা চেকিনা, সেয়া মনচিৰ দিনতে ঈশ্বৰৰ মন্দিৰৰ পৰা আঁতৰি গুচি গৈছিল। ঈশ্বৰৰ এই গৌৰৱৰ প্ৰতাপ বা চেকিনা আছিল মৰ্ত্য চকুৰে ঈশ্বৰৰ মন্দিৰত দেখা পাব পৰা ঈশ্বৰ যীহোৱাৰ গৌৰৱৰ অতি উজ্জ্বল প্ৰতাপ। অৱশ্যে আন কিছুমান বাইবেল পণ্ডিতে আকৌ ভাবে যে যিহুদীসকলৰ সমগ্ৰ জাতিটোৱেই যেতিয়া বন্দী হৈ যাবলগীয়া হৈছিল, সেই সময়তেই ঈশ্বৰৰ মন্দিৰৰ পৰা সেই চেকিনা গৌৰৱ আঁতৰি গুচি গৈছিল। যিহিস্কেল ভাৱবাদীয়ে দৰ্শনত দেখা পাইছিল সেই চেকিনা গৌৰৱ আঁতৰি যোৱা, মন্দিৰৰ পৰা আঁতৰি গৈ কিছু সময় জেৰুচালেমৰ দেৱালত ৰৈছিল। কিন্তু তেতিয়াও যেতিয়া মানুহবিলাকক ঈশ্বৰলৈ পালতা নেদেখিলে, তেতিয়া সেই চেকিনা গৌৰৱ তাৰ পৰাও আঁতৰি গৈ কিছুদিন জৈতুন পৰ্বতত ৰৈ আছিল। তথাপি মানুহবিলাক ঈশ্বৰলৈ পালতি নহাৰ কাৰণে গৌৰৱৰ সেই উজ্জ্বল প্ৰতাপ স্বৰ্গলৈ আঁতৰি গুচি গৈছিল। প্ৰিয় শ্ৰোতা, ইয়াত আমি দুটা বিষয়ৰ সম্বন্ধ দেখা পাইছো। ঈশ্বৰৰ গৌৰৱৰ চেকিনা আঁতৰি যাওঁতে ৰৈ ৰৈ গৈছিল, ৰৈ ৰৈ চাইছিল মানুহবিলাক ঈশ্বৰ যীহোৱালৈ ঘূৰে নে নুঘূৰে। ৰৈ ৰৈ গৈছিল এই ইচ্ছা কৰি যেন মানুহবিলাক ঈশ্বৰ যীহোৱালৈ ঘূৰে, কিন্তু নাই। গৌৰৱৰ চেকিনা বা গৌৰৱৰ উজ্জ্বল প্ৰতাপ অৰ্থাৎ স্বয়ং ঈশ্বৰৰ বৰ প্ৰতাপশালী উপস্থিতি আঁতৰি গুচি যোৱালৈ পাপিষ্ঠ মানুহে কোনো কেৰাপকেই নকৰিলে। আকৌ আমি আজিৰ এই ৩৩ নম্বৰ অধ্যায়টোত দেখিছো মনচিৰ নিচিনা এজন অতি জঘন্য আৰু ধুৰন্ধৰ ৰজাক দীঘলীয়া ৫৫টা বছৰ ৰাজত্ব কৰিবলৈ ঈশ্বৰে তেওঁক সময় দান কৰিছিল। ঈশ্বৰে বৰ ধৈৰ্যৰে মনচিৰ কাৰণে বাট চাই ৰৈছিল যেন তেওঁ কৰা ভুলৰ কাৰণে অনুশোচনা কৰি ঈশ্বৰলৈ ঘূৰি আহে। তেওঁ মানুহক বৰ ভাল পায় বাবেই মানুহৰ বাবে বৰ ধৈৰ্য ধৰে। মানুহক শাস্তি দিবলৈ তেওঁ খৰধৰ নকৰে। মানুহৰ কাৰণে ঈশ্বৰে তেওঁৰ নিজৰ সময় লয়। ৩ নম্বৰ পদৰ পৰা আমি পাওঁ যে মনচিয়ে ভীষণভাৱে মূৰ্তি পূজাত উঠি পৰি লাগিছিল। বাল দেৱতাৰ যজ্ঞবেদী সাজিছিল, আচেৰা মূৰ্তি স্থাপন কৰিছিল, আকাশৰ সকলো গ্ৰহ নক্ষত্ৰকেই দেৱতাৰূপে সেৱা পূজা কৰিবলৈ লৈছিল। যীহোৱাৰ গৃহতো দেৱতাপুৰৰ যজ্ঞবেদী স্থাপন কৰিবলৈ তেওঁ কুসাহস কৰিছিল। কি নিষ্ঠুৰ আৰু ভূতেলম্ভা মানুহ আছিল মনচি! জুইৰ মাজেৰে নিজৰ ল'ৰা ছোৱালীক গমন কৰিবলৈ দিছিল। জুইৰ মাজেৰে গমন কৰাৰ পাছত তেওঁৰ কোনোবা এটি জীৱিত অৱস্থাত আছিল নে? হাত চোৱা, মংগল চোৱা, মায়াকৰ্ম কৰা, ভূত পোহা, গুণমন্ত্ৰ অভ্যাস কৰা আদিৰ নিচিনা সম্পূৰ্ণ ঈশ্বৰ বিৰোধ কামবোৰ কৰি মনচিয়ে মন্দ কৰিব পৰাৰো সীমা চেৰাই গৈ তেওঁ ঈশ্বৰক বৰ আঘাত দিছিল। মন কৰকচোন প্ৰিয় শ্ৰোতা, আপুনি আজি আপোনাৰ গীৰ্জাতেই হাত চুৱাব পাৰিলেহেঁতেন যদি আজিও মনচি আপোনাৰ গীৰ্জাত থাকিলেহেঁতেন। এয়া বাস্তৱিকতে আচৰিত কথা যে আজিও শিক্ষিত শ্ৰেণীৰ আনকি খ্ৰীষ্টীয় লোকসকলেও হাত চোৱা, মংগল চোৱা ইত্যাদিত আস্থা ৰাখে। ছয়তান কি প্ৰতিভাশালী! মানুহক সি এইদৰেই পথভ্ৰষ্ট কৰে, ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে হাত চোৱা, মংগল চোৱাৰ ওপৰতহে নিৰ্ভৰ কৰোৱায়। ভাবিলে গা শিয়ৰি উঠে, কাৰণ লোহাৰে নিৰ্মিত মূৰ্তিটোৰ বাহু দুটা ৰঙা টিকটিককৈ গৰম কৰি তাৰ ওপৰত শিশু সন্তানবোৰক তুলি দিয়া হৈছিল। ঈশ্বৰৰ লোক বুলি পৰিগণিত লোকসকলে ইয়াতকৈ অধম কিবা কৰিব পাৰেনে? এইবোৰ কৰাৰ পাছতো কোনোবা ঈশ্বৰৰ লোক হৈ থাকিব পাৰেনে? 7-10 পদলৈ চাওক। ঈশ্বৰে ইছৰাইলীয় লোকসকলক জনাইছিল যে জেৰুচালেমৰ মন্দিৰখন কেৱল ঈশ্বৰ জিহুৱাৰ সেৱাৰ নিমিত্তেহে হ'ব। কিন্তু মনচিয়ে কি কৰিছিল চাওক, নিজে যে বিপথে গমন কৰিছিলেই, গোটেই জিহুদাকো বিপথে পৰিচালিত কৰিছিল। যিবোৰ আচৰণ কৰিছিল সেইবোৰো ঈশ্বৰক নজনা বিজাতীয় লোকসকলৰ আচৰণতকৈও বৰ অধম আচৰণ আছিল। ঈশ্বৰে তেওঁলোকক সতৰ্ক কৰি দিছিল, কিন্তু তেওঁলোকে ঈশ্বৰৰ সেই সতৰ্কবাণীলৈ কাণসাৰ কৰা নাছিল। ফলস্বৰূপে কি হ'ল সেই বিষয়ে আমি 11 পদৰ পৰা পাওঁ। প্ৰিয় শ্ৰোতা, আমি সকলোৱে জনা উচিত যে মন্দৰ সীমা চেৰাই গ'লে ঈশ্বৰ নীৰৱ দৰ্শক হৈ বহি নাথাকে। ঈশ্বৰে বাবিলীয়া শত্ৰুৰ দ্বাৰাই আক্ৰমণ কৰি মনচিৰ যিহুদা ৰাজ্য ধ্বংস কৰোৱায় আৰু তেওঁকো বন্দী কৰি লৈ যায়। বন্দীত্বৰ জীৱনত তেওঁ বৰ কষ্ট পায় আৰু তেতিয়াহে তেওঁৰ চেতনা ঘূৰি আহে। তেতিয়াহে তেওঁ ঈশ্বৰ জিহুৱালৈ ঘূৰে আৰু তেওঁৰ গুৰিত ক্ৰন্দন কৰিবলৈ ধৰে। প্ৰিয় শ্ৰোতা, বোকাত লেটিপেটি হৈ থাকিয়েই সুখ উপভোগ কৰা গাহৰি এটাই কেতিয়াবা ভুলতো ওপৰৰ ফাললৈ চায়নে? নিশ্চয় চায়। কিন্তু সেইদিনা চায় যিদিনা তাৰ চাৰিওটা ঠেং বান্ধি লৈ ওপৰমুৱাকৈ বজাৰলৈ লৈ যোৱা হয়। গাহৰিৰ চৰিত্ৰৰ মানুহ আমাৰ মাজত নাইনে? আমাৰ বিশ্বাস আমাৰ বাইবেল আলোচনাৰ শ্ৰোতাৰূপে আপুনি সেই শ্ৰেণীত নপৰে। ধন্য ঈশ্বৰৰ নাম, কাৰণ তেওঁ মনচিৰ অনুশোচনামূলক ক্ৰন্দন শুনিলে আৰু শত্ৰুৰ অমানসিক অত্যাচাৰ আৰু দুখৰ পৰা মুক্ত কৰিলে। গাহৰিৰ ক্ৰন্দন শুনিবলৈ গাহৰিৰ ঈশ্বৰ নাই, গাহৰিক ঈশ্বৰৰ প্ৰয়োজন নাই। গাহৰিয়ে ঈশ্বৰক নাজানে, নুবুজে, কিন্তু মানুহে জানে আৰু বুজে। গাহৰিক মুক্তি নালাগে, কিন্তু মানুহক লাগে। আনফালে চাওক, মানুহেও মানুহৰ পৰা গা এৰা দিয়ে, কিন্তু ঈশ্বৰে গা এৰা নিদিয়ে। ঈশ্বৰে মনচিক ত্যাগ নকৰিলে, ঈশ্বৰৰ পৰা পলাই সাৰিব পাৰি বুলি ভবা, নিজকে ঈশ্বৰতকৈও টেঙৰ বুলি জ্ঞান কৰা জোনা ভাৱবাদীকো তেওঁ ত্যাগ কৰা নাছিল। তেওঁৰ বিৰোধিতা কৰা পৌলক ত্যাগ কৰা নাছিল, আৰু আপোনালোকৰ আগত এতিয়া কথা কৈ থকা এই অধমকো তেওঁ কেতিয়াও ত্যাগ কৰা নাই। আৰু তেওঁ অংগীকাৰ কৰি কৈছে যে তেওঁ কেতিয়াও ত্যাগ নকৰিব। আপোনাকো ত্যাগ নকৰে প্ৰিয় শ্ৰোতা, আপুনি তেওঁক ত্যাগ কৰিব পাৰে, কিন্তু তেওঁ আপোনাক কাহানিও ত্যাগ নকৰে। এই ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতাটো বাৰু কি, আমাক লিখি জনাবনে প্ৰিয় শ্ৰোতা? দয়া কৰি লিখি জনাবচোন। ঈশ্বৰে মনচিক ৰক্ষা কৰাত তেওঁ যিহুদালৈ ঘূৰি আহিল, অচিন আৰু অদ্ভুত দেৱতাবোৰৰ মূৰ্তিবোৰ দূৰ কৰিলে আৰু ঈশ্বৰৰ গৃহৰ বেদীবোৰ পুনৰ স্থাপন কৰি সেইবোৰত ঈশ্বৰ জিহুৱাৰ নিমিত্তে বলি উৎসৰ্গ কৰিলে। 17 পদৰ কথাষাৰ বৰ অদ্ভুত আৰু বৰ আমোদজনক। অচিন দেৱতাবোৰৰ নামত বলি উৎসৰ্গ কৰিবলৈ সজা ওখ ঠাইবোৰৰ থান বা বেদীবিলাকতেই বন্দীত্বৰ পৰা ঘূৰি অহাৰ পাছতো যিহুদাৰ লোকসকলে বলি উৎসৰ্গ অব্যাহত ৰাখিছিল। কিন্তু তেতিয়া আৰু সেই বলি উৎসৰ্গ অচিন দেৱতাবোৰৰ নিমিত্তে নাছিল, বৰং সেইবোৰ বলি উৎসৰ্গ আছিল ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যেহে। সেই বলি উৎসৰ্গ ঈশ্বৰে গ্ৰহণ কৰিছিল নে, সেই বিষয়ে একো জনা নাযায়, কাৰণ এই 33 নম্বৰ অধ্যায়ৰ বিৱৰণত সেই বিষয়ে কোনো উল্লেখ নাই। কিন্তু যিহুদাবাসীৰ মন যে জিহুৱালৈ ঘূৰিছিল সেইটো ইয়াৰ দ্বাৰাই প্ৰমাণিত হৈছিল। এতিয়া অধ্যায়টোৰ 21-25 পদলৈকে অৰ্থাৎ শেষ পদলৈকে আমি পাওঁ মনচিৰ পুত্ৰ অমুন ৰাজপথত বহাৰ কথা। 22 আৰু 23 পদত অমুনৰ বিষয়ে যি কথা কোৱা হৈছে তাৰে পৰাই অমুনৰ সকলো কথা জনা যায়। পদ দুটাত কোৱা হৈছে যে দেউতাক মনচিৰ দৰেই পুতেক অমুনেও জিহুৱাৰ সাক্ষাতে কু আচৰণ কৰিলে, কিন্তু দেউতাক মনচিৰ দৰে তেওঁৰ পাপ কৰ্মৰ বাবে মন পালটন কৰি নম্ৰ হবলৈ ইচ্ছা নকৰি পাপৰ উপৰি পাপহে কৰিলে। ঢিক অমুনৰ জীৱন, আৰু ঢিক সেইসকলৰ জীৱন যিসকলৰ জীৱন অমুনৰ নিচিনা জীৱন। কিন্তু অমুনৰ শেষ গতি কি হ'ল? নিগনি চিকা মৰাৰ দৰে তেওঁৰ দাসসকলেই তেওঁক মাৰি পেলালে আৰু তেওঁৰ পুত্ৰ যোচিয়াক তেওঁলোকৰ ৰজা পাতিলে। এইগৰাকী আদৰ্শবান ৰজাৰ বিষয়ে আমি ইয়াৰ পিছৰ অধ্যায়ত পঢ়িবলৈ পাওঁ। 36 নম্বৰ অধ্যায়ৰ প্ৰথম পদ দুটা পঢ়িছো। যোচিয়াই 8 বছৰ বয়সত ৰজা হৈ জিৰচালেমত 31 বছৰ ৰাজত্ব কৰিলে। যিহুৱাৰ দৃষ্টিত যি ন্যায় তেওঁ তাকে কৰিলে। তেওঁ নিজ ওপৰ পিতৃ দায়ুদৰ পথত চলিলে, তাৰ পৰা সোঁ কি বাওঁফালে নুঘূৰিলে। প্ৰিয় শ্ৰোতা, আমি আজিকালি উচিত আৰু অনুচিতৰ বিষয়ে কথা পতা শুনো আৰু তাকে লৈ বহুতে বহু ধৰণৰ মতামত দিয়ে। কিন্তু যোচিয়াই হলে ঈশ্বৰৰ দৃষ্টিত যি উচিত তাকে কৰিছিল। তেওঁৰ দৰে আজি আমিও জানিব লাগে ঈশ্বৰৰ দৃষ্টিত উচিত কি, আৰু সেইটোহে আমাৰ বাবে উচিত বুলি বিবেচিত হ'ব লাগে। আপোনাৰ নিশ্চয় মনত আছে যে ঈশ্বৰে পোহৰক আন্ধাৰৰ পৰা পৃথক কৰিছিল। আজি আমি এন্ধাৰ কোঠা এটাত বিজুলী চাকি জ্বলাই এন্ধাৰ দূৰহে কৰিব পাৰোঁ, কিন্তু পৃথক কৰিব নোৱাৰোঁ। কেৱল ঈশ্বৰেহে পৃথক কৰিব পাৰে। আৰু ঠিক সেইদৰে উচিত আৰু অনুচিতো ঈশ্বৰে নিৰ্ণয় কৰিব পাৰে। 3 নম্বৰ পদ পঢ়িছো। কিয়নো তেওঁৰ ৰাজত্বৰ 8ম বছৰত তেওঁ অলপ বয়সীয়া হৈও তেওঁৰ ওপৰ পিতৃ দায়ুদৰ ঈশ্বৰক বিচাৰিবলৈ ধৰিলে, আৰু 12 বছৰত ওখ ঠাইবোৰ, আচেৰা মূৰ্তিবোৰ আৰু কটা ও হাঁচত ঢলা প্ৰতিমাবোৰ গুচাই যিহুদা আৰু জিৰচালেম সূচী কৰিবলৈ ধৰিলে। প্ৰিয় শ্ৰোতা, যোচিয়াৰ ৰাজত্বৰ 8ম বছৰত তেওঁৰ বয়স 16 বছৰ আছিল, আৰু তেতিয়াই তেওঁ ঈশ্বৰক বিচাৰিবলৈ ধৰিলে। তেওঁৰ দৰে আজিও ঈশ্বৰক পাবলৈ বিচৰা লোকসকলৰ ভিতৰত ডেকা গাভৰুৰ সংখ্যা বেছি। অৱশ্যে ঈশ্বৰৰ বাক্য সকলোৰে বাবে মুক্ত, কিন্তু হলেও ডেকা গাভৰুসকলেহে বেছিকৈ আগ্ৰহী হোৱা দেখা যায়। যোচিয়াই 16 বছৰ বয়সত ঈশ্বৰক বিচাৰি 20 বছৰ বয়সত যিহুদাত এটা সংস্কাৰ আনিছিল। এই কাম তেওঁ কৰিব পাৰিছিল কাৰণ তেওঁ ঈশ্বৰৰ দৃষ্টিত যি ন্যায় তাকে কৰিছিল। প্ৰভু যীশুৱে যেতিয়া এজন যথৰ ৰোগীৰ ৰোগ সুস্থ কৰিছিল, তেতিয়া সেই ৰোগীজনে নিজৰ শোৱাপাতি লৈ উঠি গৈছিল। ঠিক তেনেকৈ আমিও প্ৰভু যীশুৰ দ্বাৰা পাপৰ ক্ষমা পোৱাৰ পাছত যদি পুৰণি স্বভাৱৰ পৰা আঁতৰি আহোঁ, তেন্তে সঁচাকৈ আমাৰ মাজত দুৰ্নীতি, ব্যভিচাৰ, সন্ত্ৰাসবাদ, হত্যা, লুণ্ঠন আদিৰ দৰে কোনো সমস্যা নাথাকিব। 8 আৰু 9 পদ পঢ়িছো। তেওঁৰ ৰাজত্বৰ 17 বছৰত দেশ আৰু গৃহ সূচী কৰাৰ পাছত তেওঁ নিজ ঈশ্বৰ জিহুৱাৰ গৃহ মেৰামত কৰিবৰ নিমিত্তে অচলিয়াৰ পুত্ৰ চাফনক, নগৰৰ অধ্যক্ষ মাছেয়াক আৰু জোৱাহজৰ পুত্ৰ জোৱাহ ইতিহাস লিখকক পঠালে। এই হেতুকে তেওঁবিলাক হিলকিয়া প্ৰধান পুৰোহিতৰ ওচৰলৈ গলত ঈশ্বৰৰ গৃহলৈ অনাৰ ৰূপ অৰ্থাৎ লেবিয়া দুৱৰীবিলাকে মনচি, ইফ্ৰইম আদি ইছৰাইলৰ অৱশিষ্ট লোকৰ পৰা, গোটেই যিহুদা আৰু বিন্যামিনৰ পৰা আৰু জিৰচালেম নিবাসীবিলাকৰ পৰাও গোটোৱা সকলো ৰূপ তেওঁলোকে তেওঁক সোধাই দিলে। প্ৰিয় শ্ৰোতা, যোচিয়াৰ ককাদেউতা মনচি আৰু দেউতাক অমুনৰ ৰাজত্বকালত মন্দিৰ ভাঙি ছিঙি গৈছিল। যোচিয়াৰ 26 বছৰ বয়সত তেওঁ মন্দিৰ ভঙা ছিঙাকৈ ৰাখিব খোজা নাছিল, আৰু সেইকাৰণে তেওঁ মেৰামতিৰ কাম হাতত লৈছিল। আনহাতে মনচি আৰু ইফ্ৰইম এই দুটা ইছৰাইলৰ ফৈদ আছিল, কিন্তু এই সময়ত ইছৰাইলখন ইতিমধ্যে অচুৰীয়াবিলাকৰ হাতত বন্দী হৈছিল। মাত্ৰ অৱশিষ্ট ভাগ এটাহে সেই দেশত আছিল। সেইকাৰণে যি দুটা ফৈদক হেৰুৱা ফৈদ বুলি আমি কওঁ, তেওঁলোক এই সময়ছোৱাত একেবাৰে নিঃশেষ হৈ যোৱা নাছিল। তেওঁবিলাকে মন্দিৰ মেৰামতিৰ কাৰণে যিহুদালৈ ধন পঠাই আছিল। যি কি নহওক, মন্দিৰ মেৰামতিৰ পাছত তেওঁলোকে এটা বস্তু আৱিষ্কাৰ কৰে। 14-17 পদলৈ পঢ়িছো। যিহুৱাৰ গৃহলৈ অনা ৰূপ তেওঁবিলাকে উলিওৱা সময়ত হিলকিয়া পুৰোহিতে মচিয়ে দিয়া যিহুৱাৰ ব্যৱস্থা পুস্তকখন পালে, আৰু সেই পুস্তকখন আহি আহি একেবাৰে ৰজাৰ হাতত পৰিল। আমি 18 নম্বৰ পদত এনেদৰে পাওঁ, আৰু চাফন লিখকে ৰজাক জনালে, বোলে হিলকিয়া পুৰোহিতে মোক এখন পুস্তক দিলে। পাছে চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে। তেতিয়া ৰজাই ব্যৱস্থাৰ বাক্যবোৰ শুনা মাত্ৰকে নিজৰ কাপোৰ ফালিলে। প্ৰিয় শ্ৰোতা, যোচিয়াই ঈশ্বৰৰ বাক্য শুনি হতভম্ব হৈ পৰিল, কাৰণ তাৰ আগতে তেওঁ আৰু যিহুদাৰ মানুহে ঈশ্বৰৰ বাক্য কেতিয়াও শুনা নাছিল। সেই বাক্য শুনি তেওঁ ইমান আৱেগিক হৈ পৰিছিল যে তেওঁ নিজৰ কাপোৰ ফালিছিল। আৰু ৰজাই হিলকিয়াক, চাফনৰ পুত্ৰ অহিকামক, নিশাৰ পুত্ৰ অব্দুনক, চাফন লিখকক আৰু ৰজাৰ দাস অছায়াক এই আজ্ঞা কৰিলে, তোমালোকে গৈ মোৰ আৰু ইছৰাইল আৰু জিহুদাৰ মাজত অৱশিষ্ট থকা লোকবিলাকৰ নিমিত্তে পোৱা এই পুস্তকখনৰ বাক্যৰ বিষয়ে জিহুৱাক সোধাগৈ, কিয়নো আমাৰ ওপৰত জিহুৱাই বৰ্ষোৱা ক্ৰোধ অতিশয় ডাঙৰ, কাৰণ ওপৰ পিতৃবিলাকে এই পুস্তকত লিখা কোনো বাক্য অনুসাৰে কাম কৰিবৰ অৰ্থে জিহুৱাৰ বাক্য পালন নকৰিলে। তাৰ পিছত আমি যদি পঢ়ি যাওঁ, তেতিয়াহ'লে দেখা পাওঁ যে ঈশ্বৰে তেওঁলোকক জনাই দিছিল যে জিহুদাৰ মানুহক শাস্তি দিয়া হ'ব তেওঁলোকে ঈশ্বৰৰ বাক্য পালন নকৰাৰ কাৰণে, কিন্তু যোচিয়া জীয়াই থকালৈকে সেই শাস্তি দিয়া নহ'ব। আমি শেষৰ পদকেইটা পঢ়ি দিব খুজিছোঁ। তাৰ পাছত ৰজাই মানুহ পঠাই জিহুদাৰ আৰু জিৰচালেমৰ সকলো বৃদ্ধ লোকবিলাকক গোট খুৱালে। তাতে ৰজাই জিহুদাৰ আটাই লোক, জিৰচালেম নিবাসীবিলাক, পুৰোহিতবিলাক, লেবিয়াবিলাক আৰু সৰু বৰ সমুদায় প্ৰজাক লগত লৈ জিহুৱাৰ গৃহলৈ উঠি গ'ল আৰু জিহুৱাৰ গৃহত পোৱা নিয়ম পুস্তকখনৰ সকলো বাক্য ৰজাই লোকবিলাকক পঢ়াই শুনালে। পাছে ৰজাই নিজৰ ঠাইত থিয় হৈ জিহুৱাৰ পাছত চলিবলৈ আৰু সকলো মনেৰে ও সকলো প্ৰাণেৰে তেওঁৰ আজ্ঞা, সাক্ষ্য বাক্য আৰু বিধিবোৰ পালন কৰিবলৈ আৰু সেই পুস্তকখনত লিখা নিয়মটিৰ বাক্য অনুসাৰে কাম কৰিবলৈ জিহুৱাৰ সাক্ষাতে এটি নিয়ম কৰিলে। এনেদৰেই মানুহৰ মাজলৈ আত্মিক জাগৰণ আহে। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্যইহে আমাৰ জীৱনলৈ আত্মিক জাগৰণ আনিব পাৰে। ঈশ্বৰৰ বাক্যক আপুনি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলৈ শিকিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78001।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78001। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
তুমি আহি প্ৰেম কৰি, তুমি আহি প্ৰেম কৰি, নতুন জীৱন মোক দিলা যিচু, মোৰ ভাল পোৱা, মোৰ বাবে প্ৰাণ দিলা, জীৱনৰ ভাৰ মোৰ আছিলে পৰ্বত সমান, তোমাৰ আশ্ৰয়তে পালোহি মই বিশ্ৰাম, জীৱনৰ ভাৰ মোৰ আছিলে।